ইয়া আকাশবাণী। বাতৰি পঢ়িছো সংগীতা শৰ্মাই। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু এংগোলাৰ ৰাষ্ট্ৰপতি জোৱা লৰেণ্টকৈ আজি লুৱাণ্ডাত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে স্নাতক ডিগ্ৰীধাৰী শিক্ষাৰ্থীসকলক হাৰ নমনাকৈ নিষ্ঠা সহকাৰে কঠোৰ পৰিশ্ৰম কৰি জীৱনৰ বাটত সফলতা অৰ্জন কৰিবলৈ আহান জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ডৰ ডেৰাডুনত ৰাজ্যখনৰ প্ৰতিষ্ঠাৰ ৰূপালী জয়ন্তী উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে। বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ আজি শেষৰ দিনা বিভিন্ন ৰাজনৈতিক দলৰ নেতা তথা তাৰকা প্ৰচাৰকসকলে ৰাজ্যখনত প্ৰচাৰ অভিযান চলায়। আৰু কগনিৱেৰা আন্তঃৰাষ্ট্ৰীয় পল' কাপৰ ফাইনেলত ভাৰতে আৰ্জেণ্টিনাক পৰাস্ত কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু এংগোলাৰ ৰাষ্ট্ৰপতি জোৱাও লৰেণ্টকৈ আজি লুৱাণ্ডাত অৱস্থিত ৰাষ্ট্ৰপতি ভৱনত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৰ উপস্থিতিত দেশখনৰ ৰাষ্ট্ৰপতি ভৱনত তেওঁক উষ্ম আদৰণি জনোৱা হয় আৰু গাৰ্ড অৱ অনাৰ প্ৰদৰ্শন কৰা হয়। দুয়োগৰাকী নেতাই এংগোলা আৰু ভাৰতৰ মাজৰ বহুপাক্ষিক অংশীদাৰিত্ব গভীৰ কৰি তোলাৰ লক্ষ্যৰে ব্যাপকভাৱে পৰ্যালোচনা কৰে। আলোচনাৰ সময়ছোৱাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে দুয়োখন দেশৰে অগ্ৰাধিকাৰ সম্পন্ন একাধিক ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ দিশত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে বিশেষকৈ কৃষিখণ্ডত বীজ আৰু সাৰ, শ্ৰেষ্ঠ সংসদীয় আচাৰ আচৰণ, তেল উদ্ঘাটন আৰু শোধন, যোগাযোগ আৰু পৰিবহণ আন্তঃগাঁথনি আদি বিভিন্ন বিষয়ত সম্ভাৱনীয় সহযোগিতাৰ বিষয়ে আলোকপাত কৰে। পাৰস্পৰিক বিকাশ আৰু সমৃদ্ধিৰ বাবে এংগোলাৰ সৈতে একেলগে কাম কৰি যোৱাৰ বাবে ভাৰত সাজু হৈ আছে বুলিও ৰাষ্ট্ৰপতি শ্ৰীমুৰ্মুৱে প্ৰকাশ কৰে। তেওঁ লগতে দক্ষতা বিকাশ আৰু প্ৰশিক্ষণ, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, প্ৰতিৰক্ষা সহযোগিতা আৰু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰ সন্দৰ্ভতো বিশেষ গুৰুত্ব আৰোপ কৰে। মীনপালন, একুৱাকালচাৰ, সামুদ্ৰিক সম্পদ খণ্ডত সহযোগিতা বৃদ্ধিৰ উদ্দেশ্যে আজি দুখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হয়। এংগোলাৰ 50 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লুৱাণ্ডাত উপস্থিত থাকিবলৈ পাই তেওঁ অত্যন্ত সুখী বুলি এখন প্ৰেছ বিবৃতিযোগে ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰকাশ কৰে। এংগোলাৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্কৰ 40 বছৰ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত এই বছৰটো দুয়োখন দেশৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ বছৰ হিচাপে পৰিগণিত হৈছে বুলিও তেওঁ কয়। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে এংগোলাত অহা মঙলবাৰলৈ থাকিব। তেওঁ এংগোলাৰ সদনত ভাষণ দিয়াৰ লগতে দেশখনত থকা প্ৰৱাসী ভাৰতীয়সকলৰ সৈতেও বাৰ্তালাপ কৰিব। ইয়াৰ পাছতে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে বটছোৱানা ভ্ৰমণ কৰিব। বটছোৱানাৰ ৰাষ্ট্ৰপতি ডুমা বকুৰ সৈতে দ্বিপাক্ষিক বিষয়ত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে বাৰ্তালাপ কৰিব। দুয়োগৰাকী ৰাষ্ট্ৰপতিয়ে দেশ দুখনৰ মাজত বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি, শক্তি, কৃষি, স্বাস্থ্য, ফাৰ্মাচিউটিকেল, প্ৰতিৰক্ষা আৰু জনসাধাৰণৰ মাজত পাৰস্পৰিক সম্পৰ্ক আদি একাধিক বিষয় সন্দৰ্ভত আলোচনা কৰিব। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে স্নাতক ডিগ্ৰীধাৰী শিক্ষাৰ্থীসকলক হাৰ নমনাকৈ নিষ্ঠা সহকাৰে কঠোৰ পৰিশ্ৰম কৰিবলৈ আৰু তেওঁলোকৰ জীৱনৰ বাটত সফলতা অৰ্জন কৰিবলৈ আহান জনাইছে। কৰ্ণাটকৰ মহীশূৰত জে এছ এছ একাডেমী অব হায়াৰ এডুকেশ্যনৰ স্নাতক ডিগ্ৰীধাৰী শিক্ষাৰ্থীসকলক সম্বোধন কৰি তেওঁ এইদৰে কয়। ভাগৱত গীতাৰ উক্তিৰে তেওঁ শিক্ষাৰ্থীসকলক ফলাফলৰ কথা চিন্তা নকৰি নিজৰ কৰ্তব্য সম্পাদন কৰিবলৈ আহান জনায়। তেওঁ শিক্ষাৰ্থীসকলক মহাবিদ্যালয়ত আহৰণ কৰা শিক্ষাক ব্যৱহাৰ কৰি লক্ষ্যত উপনীত হ'বৰ বাবে চেষ্টা চলাবলৈ কয়। সফলতা বা বিফলতাক হৃদয়ত স্থান দিয়াৰ বিপৰীতে প্ৰতিবাৰে এখন সুখী অন্তৰেৰে একান্ত মনোযোগেৰে নিজৰ কাৰ্য সম্পাদন কৰিব লাগে বুলি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। স্বামী বিবেকানন্দৰ লক্ষ্যপ্ৰাপ্তি নোহোৱালৈকে জাগ্ৰত হোৱা, নিজৰ উত্থান ঘটোৱা আৰু কেতিয়াও থমকি নোৰোৱাৰ উক্তিৰে শ্ৰীৰাধাকৃষ্ণনে শিক্ষাৰ্থীসকলক আনৰ ভাল কথাবোৰ গ্ৰহণ কৰিবলৈ কিন্তু আনৰ উন্নতিৰ সৈতে নিজৰ তুলনা নকৰিবলৈ আহান জনায়। তেওঁ কয় যে বিফলতাই প্ৰত্যাহ্বান অতিক্ৰম কৰিবলৈ মানুহক অধিক শক্তিশালী কৰি তোলে। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে শিক্ষাৰ্থীসকলক মোবাইলৰ নিচাৰ পৰা নিজকে দূৰত ৰাখিবলৈ উপদেশ দিয়াৰ লগতে জ্যেষ্ঠ শিক্ষক আৰু অভিভাৱকসকলক সদায় সন্মান জনাবলৈ কয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ডৰ ডেৰাডুনত ৰাজ্যখনৰ প্ৰতিষ্ঠাৰ ৰূপালী জয়ন্তী উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই উপলক্ষে শ্ৰীমোদীয়ে 8,140 কোটিৰো অধিক টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহ খোৱাপানী, জলসিঞ্চন, কাৰিকৰী শিক্ষা, শক্তি, নগৰ উন্নয়ন, ক্ৰীড়া আৰু দক্ষতা বিকাশকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰৰ সৈতে জড়িত। প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত শ্ৰীমোদীয়ে 28,000ৰো অধিক কৃষকৰ বেংক একাউণ্টলৈ 62 কোটিতকৈও অধিক টকাৰ বিত্তীয় সাহায্য মোকলাই দিয়ে। শ্ৰীমোদীয়ে কয় যে 9 নৱেম্বৰৰ দিনটো উত্তৰাখণ্ডৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া সংগ্ৰামৰ ফল। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে এটা স্মাৰক ডাকটিকটো মুকলি কৰে। উত্তৰাখণ্ডৰ প্ৰতিষ্ঠা হোৱাৰ ৰূপালী জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে এখন সমাৱেশত ভাষণ দি জনসাধাৰণক অভিনন্দন জনায়। যোৱা 25টা বছৰত ৰাজ্যখনে বিভিন্ন ক্ষেত্ৰত গুৰুত্বপূৰ্ণ উন্নয়ন সাধন কৰিবলৈ সক্ষম হৈছে বুলিও তেওঁ উল্লেখ কৰে। শ্ৰীমোদীয়ে ৰাজ্যখনৰ সামৰ্থ্য সম্প্ৰসাৰিত কৰাটোত গুৰুত্ব দিয়াৰ প্ৰয়োজন বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে দ্বৈত ইঞ্জিনৰ চৰকাৰখনে ৰাজ্যখনক উন্নয়নৰ এক নতুন উচ্চতাত উপনীত কৰাবলৈ নিৰন্তৰ কাম কৰি আছে বুলি প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যখনৰ স্থানীয় সামগ্ৰীসমূহ ভোকেল ফৰ লোকেল অৰ্থাৎ স্থানীয় সামগ্ৰী ব্যৱহাৰৰ অভিযানৰ সৈতে জড়িত আৰু ৰাজ্যখনৰ 15 কৃষিজাত সামগ্ৰীয়ে GI টেগ অৰ্থাৎ ভৌগোলিক সূচ্যাংক লাভ কৰিবলৈ সমৰ্থ হৈছে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে এখন প্ৰদৰ্শনী পৰিদৰ্শন কৰি বিভিন্ন অংশীদাৰসকলৰ সৈতে মত বিনিময় কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ আজি শেষৰ দিনা বিভিন্ন ৰাজনৈতিক দলৰ নেতা তথা তাৰকা প্ৰচাৰকসকলে ৰাজ্যখনত প্ৰচাৰ অভিযান চলায়। আজি সন্ধিয়া 6 বজাত প্ৰচাৰ অভিযানৰ অন্ত পৰে। NDA আৰু মহামিত্ৰজোঁটৰ নেতাসকলে বিভিন্ন সমষ্টিত নিৰ্বাচনী সভা আৰু ৰোড শ্বত অংশগ্ৰহণ কৰে। বিজেপিৰ তাৰকা প্ৰচাৰকসকলৰ ভিতৰত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং, শিৱৰাজ সিং চৌহান আদিয়ে বিভিন্ন নিৰ্বাচনী সভাত ভাষণ দিয়ে। জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কিষাণগঞ্জ আৰু পূৰ্ণিয়াত মহামিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। এখন নিৰ্বাচনী সভাত অংশ লৈ জনতা দল ইউনাইটেডৰ সভাপতি তথা মুখ্যমন্ত্ৰী নীতিশ কুমাৰে তেওঁৰ শাসনকালত ৰাজ্যখনৰ শক্তিখণ্ডৰ উন্নয়ন হোৱা বুলি উল্লেখ কৰে। ৰাজ্যখনৰ জনসাধাৰণে 125 ইউনিট বিদ্যুৎ শক্তি বিনামূলীয়াকৈ লাভ কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ কয়। সকলোৰে কল্যাণৰ কথা মনত ৰাখি সিদ্ধান্ত গ্ৰহণ কৰাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে NDA চৰকাৰ পুনৰ ক্ষমতালৈ আহিলে উন্নয়নমূলক কাম কাজসমূহৰ গতি ত্বৰান্বিত হ'ব। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আৰাৰিয়াৰ চিক্ৰিত এখন নিৰ্বাচনী সভাত ভাষণ দি ৰাজ্যখনত NDAৰ শাসনকালত ৰেল আৰু বিমান যোগাযোগ উন্নীত হোৱা বুলি প্ৰকাশ কৰে। মহামিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱে কাইমুৰত এখন নিৰ্বাচনী সভাত ভাষণ দি তেওঁৰ মাত্ৰ 17 মহীয়া চুটি শাসনকালত 5 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰা বুলি উল্লেখ কৰে। অহা মঙলবাৰে হ'বলগীয়া 8টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে চলোৱা প্ৰচাৰ অভিযানৰো আজি সামৰণি পৰে। উপ নিৰ্বাচন হ'বলগীয়া সমষ্টিকেইটা হৈছে জম্মু কাশ্মীৰৰ বাদগাম আৰু নাগ্ৰোটা, ৰাজস্থানৰ আণ্টা, ঝাৰখণ্ডৰ ঘাটছিলা, তেলেংগানাৰ জুবিলী হিলছ, পঞ্জাৱৰ তাৰ্ণাটাৰাং, মিজোৰামৰ ডাম্পা আৰু ওড়িশাৰ নৌপাৰা সমষ্টি। এই সমষ্টিকেইটাৰ ভোটগণনা অহা 14 নৱেম্বৰত কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভগৱান বুদ্ধৰ অৱশেষক ভাৰতৰ পৰা আন্তৰিকতাৰে আদৰণি জনোৱাৰ বাবে ভূটানৰ জনসাধাৰণ তথা নেতৃত্বক কৃতজ্ঞতা জনাইছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে কয় যে এই অৱশেষ শান্তি, মমতা আৰু সম্প্ৰীতিৰ কালজয়ী বাৰ্তাৰ প্ৰতীক। তেওঁ লগতে কয় যে ভগৱান বুদ্ধৰ শিক্ষা ভাৰত আৰু ভূটানৰ আধ্যামিক ঐতিহ্যৰ পবিত্ৰ যোগসূত্ৰ। কগ্নিবেৰা আন্তঃৰাষ্ট্ৰীয় পল' কাপৰ ফাইনেলত ভাৰতে জয়পুৰ পল' গ্ৰাউণ্ডত অনুষ্ঠিত খেলত বিশ্বৰ শীৰ্ষস্থানৰ দল আৰ্জেণ্টিনাক 10-9 ফলাফলত পৰাস্ত কৰি ঐতিহাসিক বিজয় সাব্যস্ত কৰিছে। এই জয়ে নিজৰ জন্মস্থানত পল'ৰ পুনৰ উদ্ধাৰৰ আশা উজ্জীৱিত কৰি তুলিছে। সৱাই পদ্মনাভ সিং আৰু কেপ্টেইন চিমৰন সিং শ্বেৰগিলৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে খেলখনত নিজৰ অতুলনীয় কৌশল আৰু প্ৰতিভা প্ৰদৰ্শন কৰে। এই বিজয়ে ভাৰতৰ যুৱ প্ৰজন্মৰ অংশগ্ৰহণ বৃদ্ধিৰ লগতে খেলবিধৰ সৈতে সম্পৰ্ক ব্যাপক কৰি তুলিব বুলি আশা কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু এংগোলাৰ ৰাষ্ট্ৰপতি জোৱাও লৰেনকাই আজি লুৱাণ্ডাত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে স্নাতক ডিগ্ৰীধাৰী শিক্ষাৰ্থীসকলক হাৰ নমনাকৈ নিষ্ঠা সহকাৰে কঠোৰ পৰিশ্ৰম কৰি জীৱনৰ বাটত সফলতা অৰ্জন কৰিবলৈ আহান জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ডৰ ডেৰাডুনত ৰাজ্যখনৰ প্ৰতিষ্ঠাৰ ৰূপালী জয়ন্তী উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে। বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ আজি শেষৰ দিনা বিভিন্ন ৰাজনৈতিক দলৰ নেতা তথা তাৰকা প্ৰচাৰকসকলে ৰাজ্যখনত প্ৰচাৰ অভিযান চলায়। আৰু কগ্নিবেৰা আন্তঃৰাষ্ট্ৰীয় পল' কাপৰ ফাইনেলত ভাৰতে আৰ্জেণ্টিনাক পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।